Good evening, it is Akashwani Kohima. Aji Samlaga Nagamis Kobo Priyasi Miriam. Hoila Headlines. Prime Minister Narendra Modi India Laga Uchai Karane Kikam Kuri Jabulase Aro India Ki Global Leader Kinika Bonabo Ito Bakota Anise. Governor Laganesan Kose Desh Hoile Ekta Notun Somoy Amritkar Laga Suru Kuri Jabulase Notun Bhavnapara Desh Ke Agelo Jabo Karane. Chief Minister Nipuyo Kose Government Hoile State Laga All Round Sop Unati Karane Committed Thakiase. Aro Chief Minister's Universal Life Insurance Scheme to Aji launch Kurise. Kitya Pura Kobor. Prime Minister Narendra Modi Aji Semiconductor Production Te India Para Global Leader Hobule Commitment Rakhya Opor Kothanise. Jun to Asli Bhavna Hole Bahar Para Ahia Saman Opor Komti Depend Kurikena Self Sufficient Takibuni Mite. Aji Pujor Iconic Fort Te National Flag Hoist Korea Pasor Prime Minister Talaga 78 Independence Day Speech Te Futuristic Goals Aro India Laga Ujai Opor Kothanise. Prime Minister Kwesi ki India hoile 2047 tokte sob digdari par kurikena viksit bharat hoi jabo, juti desh laga 140 crore mano sob milikena ekta rastate beraile mane. 2024 laga budget opor kotha kwate, Prime Minister Parasarkar para bharat laga no jawan khan ke train kurikena, dunia laga skill capital bonabule bhavna thakyato kwese. Modi kwese ki India hoile agot din laga rich legacy aro literature cholaikena, Made in India gaming products bonabo lage aro koise Indian professionals khan global gaming market to lead koribo lage. Tai arobi climate change logot log pabo karone green job laga jaruri thakya to koise Modi para 1 lakh youth political system te anibole koise jun khan laga family te politics history nai. Prime Minister koise sob jaga sob sector tourism hobi MSMEs education health transport agriculture na hoile ba alag sector sob te advanced system ase koise. Modi koise talaga sarkar hoile itu model of governance to badli kurise aro aji laga somoyte hoile sarkar hi beneficiary logot jai ase koise. Modi junaise ki jua 10 sal te 10 crore mahila to women self help group join kurikena financially independent hoise. Prime Minister Arobi Maiki Khan upper violence aro crime cases bhari thakya upper chintit dikhaise aro koise galti kuria logot joldi para jurikena saja dibole koise. Governor Laganesan para koise ki Aji laga somoyte ami khan Amritkal laga notun din to suru kori jabole ase juntu hoile notun somoy dobara bara aro age somoy karane notun bhavna loikena kam koribo aro desh ke takra aro safalta banabo. Tai para aji at home come governors award for distinction in the field of arts music and literature te Raj Bhavan te kotha anise. Tai koise viksit bharat laga sapna to ami khan bitorte ase jude sob manu age bhare bole rasta pabo. Governor koise tai khan hoile India ke robust infrastructure inclusive growth aro global stage te uchaite thakia bhavna rakhi ase kintu sob para dedication innovation aro kartavya to thakibole mangi ase. Governor para culture laga role jaruri ase jonaise ami khan laga pehchan to jari rakhibole aro itu art music aro literature para duriya thakia to hatabo koise. Governor Laganesan para awardees logot mon khusi punchaise aro akha rakhise ki sarkar laga itu kadam para no jawan logot uthabo tai khan laga patient khetabule culture to age lo jaigena. Additional Chief Secretary aro Finance Commissioner Sandy Younger Imchen kuise ki Independence Day laga jaruri din manikena freedom fighters logot homage dia to New York State laga talent acknowledge kuria bi jaruri ase kuise. Tinjun aro ekta society para Governor's Award to paise Temjin Ayer aro Trankyu ba Yumchungro Arts de NK Naga aro Lady Crow Society to hole music de. Chief Minister Nipuyo aji koise ki sarkar hole all round development to state de anibule committed ase aro physical aro human capital gaps bitor bridge rakhibo laga jaruri thakya koise. Tai hole Rashtriya Salute administer kuria pasot 78 Independence Day Kohima te celebration to address kurise. Naga political issue opor government laga early solution commitment opor kotha kwa samoy tai jonaise ki sarkar hole political affairs committee form koise aro koise sarkar hole sob stakeholders logot continued engagement to jari rakhi ase. Chief Minister Rio aro Nagaland para 33% women representation itia laga urban local bodies election te hak pailoa opor khushi jonaise aro koise itu hoile agodin karone ekdom bhal rasta dise. Tai aro bhavna rakhise ki ami khan state laga eastern region hoile alag jaga para bishi সহায় লাগি আছে ই এন পি অ' ইস্যুটো রিজলভ কৰিব নিমিতে চৰকাৰৰ পৰা আলাগ আলাগ ইনিচিয়েটিভ লোৱা অপৰ কথা আনি আছো মই, তাই কৈছে কি মেজৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টছো শুরু কৰিছে। চিফ মিনিষ্টাৰ পৰা জাননী দিছে কি ষ্টেট হলে ৰেডিয়েশ্যন অনকলজি চেণ্টাৰ ডিমাপুৰটো আপগ্ৰেড কৰিবলৈ আছে। তাইৰ পৰা নাগালেণ্ড ইনষ্টিটিউট অফ মেডিকেল চায়েন্সেছ এণ্ড ৰিচাৰ্চৰ লগত এক চাল কমপ্লিট হৈ কিনে নেক্সট বেচ শুরু কৰি যাব নিমিতে মন খুশি দিছে আৰু কৈছে মন ডিষ্ট্ৰিক্টে আকৌ মেডিকেল কলেজ খুলিবলৈ কাৰণে আগে ভাৰি আছে কৈছে। চিফ মিনিষ্টাৰ পৰা চিফ মিনিষ্টাৰ্ছ হেল্থ ইঞ্চুৰেঞ্চ স্কীম পৰা মদব দিয়া অপৰ কৈছে আৰু জনাইছে কি আগত ফাইনেন্সিয়েল ইয়াৰতে ষ্টেট পৰা 91.13% ইনফেণ্টছ লগত ইমিউনাইজেশ্যনটো দিব পাৰিছে। চিফ মিনিষ্টাৰ পৰা আখৰিতে ৰুৰেল আৰু আৰ্বান ডেভেলপমেণ্ট লগা ইনিচিয়েটিভছ অপৰ চৰ্চা ৰাখিছে। আপনি খান এইটো আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা শুনিব পাৰিব। সব দেশ লগত জুৰি কিনা 78 ইণ্ডিপেণ্ডেন্স ডেটো সব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছে মানিছে। মিনিষ্টাৰ অফ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট জেকব জে মমি ডিমাপুৰ ডিষ্ট্ৰিক্টে প্ৰগ্ৰামটোৱে এড্ৰেছ কৰি আছে মই অহা দিন লগা প্ৰজেক্ট এড ইনিচিয়েটিভছ আণ্ডাৰ নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কীম বি মিলাই কিনে কৈছে। চমুকী ডিমাতে ডিপুটি চিফ মিনিষ্টাৰ টি আৰ জিলেন পৰা নেশ্যনেল ফ্লেগ হইষ্ট কৰিছে। ইটোৰ পাছত পেৰেড খান আলাগ আলাগ কণ্টিজেণ্টছ পৰা পেশ কৰিছে। ৱখাতে এডভাইজাৰ ফৰ এগ্ৰিকালচাৰ মাথাং য়ানথানহি নেশ্যনেল ফ্লেগ হইষ্ট কৰি কিনা ডিষ্ট্ৰিক্ট লেভেল এৱাৰ্ডছটো আউটষ্টেণ্ডিং এমপ্লয়িজ তাইখান লগা ডেডিকেশ্যন আৰু পাৰফৰমেঞ্চ নিমিত্তে প্ৰেজেণ্ট কৰিছে। মিনিষ্টাৰ হাউচিং এণ্ড মেকানিকেল ইঞ্জিনিয়াৰিং বাচাংমুং বাচাংহি লংলিং ডিষ্ট্ৰিক্টে ফ্লেগ হইষ্ট কৰিছে আৰু আলাগ আলাগ ডিপাৰ্টমেণ্টছ লগত ডিষ্ট্ৰিক্ট এৱাৰ্ডটো দি দিছে। এনভাইৰনমেণ্ট ফৰেষ্ট ক্লাইমেট চেঞ্জ এণ্ড ভিলেজ গাৰ্ড মিনিষ্টাৰ চি এল জন পৰা মুকক্চুং ডিষ্ট্ৰিক্টে ইণ্ডিপেণ্ডেন্স ডেটো চলাইছে। নাগালেণ্ড চিফ মিনিষ্টাৰ নিফিৰিয়াহি চিফ মিনিষ্টাৰ্ছ ইউনিভাৰ্চেল লাইফ ইঞ্চুৰেঞ্চ স্কীম চি এম এল আই এছটো আজি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন ডে লঞ্চ কৰিছে। এইটো চি এম এল আই এছ হলে আচানক পৰা ঘৰতে কামাই কৰিয়া মানুহ মৰিলে 2 লাখ টকা পাব আৰু এক্সিডেণ্ট কৰি কেনে নহলে বা ডিচেবিলিটিৰ কাৰণে হলে 2 লাখ ইচ ফৰ প্ৰাইমেৰী ব্ৰেড উইনাৰ আৰু 3 জন ফেমিলি মেম্বাৰ্ছক পাব জনাইছে। চি এম এল আই এছ এনৰলমেণ্ট ড্ৰাইভটো হলে অগষ্ট 15 পৰা শুৰু কৰি কিনে 1 মাহ চলিব। এইটো স্কীম হলে সব হাউচ হোল্ড ফেমিলিজ খান নাগালেণ্ড ষ্টেট ভিতৰ যোন খান ইণ্ডিজিনিয়াছ ইনহেবিটেণ্টছ নহলে বা পাৰ্মানেণ্ট ৰেচিডেণ্টছ থাকি আছে এইটো খান কাৰণে আছে। সব ষ্টেট গভৰ্ণমেণ্ট চাৰ্ভেণ্টছ কেজুৱেল এমপ্লয়িজ আৰু ৱৰ্ক চাৰ্জ বি মিলাই কিনা এইটো স্কীম হলে 18 পৰা 50 চাল জেনেৰেল কেটেগৰী হাউচ হোল্ডছ আৰু 18 পৰা 60 চাল যোন খান গভৰ্ণমেণ্ট চাৰ্ভেণ্টছ খান আছে। ইলিজিবল ফেমিলিজ খান চি এম এল আই এছ পৰ্টেল cmlis.nagaland.gov.in তে ডিটেইলছ ভেৰিফাই কৰিব পাৰিব নহলে বা নাগালেণ্ড ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন ফৰ ৰুৰেল এৰিয়াছ ডেপুটি কমিশনাৰ ADC SDO নহলে ESC অফিচেছ আৰ্বান এৰিয়াছে ছেপ্টেম্বৰ 15 আগতে ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু MLA ইণ্টি চোবা চাং পেৰাষ্টেটিক চইল টেষ্টিং লেবৰেটৰী আণ্ডাৰ চইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যনটো ভুগুপট্ট চাব ডিভিজন জনপথ ডিষ্ট্ৰিক্টে আজি ইনগ্ৰেট কৰি দিছে। মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট অফ নাগালেণ্ড পৰা ফাণ্ড কৰি কেনে লেবৰেটৰীটো ছইল হেল্থ কাৰ্ড ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ভিতৰতে শুৰু কৰিছে। ইটোৰ ভিতৰত ফাৰ্মাৰ লগা ছইলটো টেষ্ট কৰিব আৰু ছইল হেল্থ কাৰ্ডটো ভাগ কৰিব যোনটো দি হলে মাটিৰ লগা ষ্টেটাছ থাকিব 12 পেৰামিটাৰ্ছ মিলাই কিনা ইটোৰ পৰা ফাৰ্টিলাইজাৰ্ছ কোনটো চলাব ইটো বি জানিব পাৰিব আৰু ফাৰ্ম লিমিটে মাতিবি খবৰ চেষ্টা আৰু একবাৰ হেডলাইন জনাই দি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইণ্ডিয়া লগা উচাইৰ কাৰণে কি কাম কৰি যাবলৈ আছে আৰু ইণ্ডিয়াকে গ্লবেল লিডাৰ কেনেকৈ বনাব এইটোৰ ওপৰত কথা আনিছে। গভৰ্ণৰ লা গণেশন কৈছে দেশ হলে এটা নতুন সময় অমৃতকাল লগা শুৰু কৰি যাবলৈ আছে নতুন ভাৱনাৰ পৰা দেশকে আগে লৈ যাবৰ কাৰণে। চিফ মিনিষ্টাৰ নিফিৰিঅ' কৈছে গভৰ্ণমেণ্ট হলে ষ্টেট লগা অলৰাউণ্ড চব উন্নতিৰ কাৰণে কমিটেড থাকি আছে আৰু চিফ মিনিষ্টাৰ্ছ ইউনিভাৰ্চেল লাইফ ইঞ্চুৰেঞ্চ স্কীমটো আজি লঞ্চ কৰিছে। আজি ৰাতি লগা নাগামিজ গভৰ্ণমেণ্টে চেছ কৰি আছে। আপুনি খান চব নিমিত্তে ভাল ৰাতি হবি।